ইয়ুব চৈধ্য অধ্যায়। তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। তেওঁ ফুলৰ দৰে ফুলে আৰু জয় পৰে। তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে। এনে লোকলৈ তুমি চকু মেলি চাইছা আৰু মোক তোমাৰ লগত বিচাৰ স্থানলৈ লৈ গৈছা। অসুচিৰ পৰা হুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে। তেওঁ আয়ুসৰ দিন নিশ্চয় কৰা হ'ল, তেওঁ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ'ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা। ভাৰতীয় লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, তেওঁ জিৰণি পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া। কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়। যদি মাটিত তাৰ শিপা বহা যায় আৰু ভূমিত তাৰ মুহাটো মৰে, তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায় আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডালপাত মেলে। কিন্তু মানুহ মৰে আৰু ক্ষয় পায়, মনুষ্যই প্ৰাণ ত্যাগ কৰিলে পুনৰ ক'ত থাকিব? যেনেকৈ জলাহৰ পানী ঢুকাই যায় আৰু নৈ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়, তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে। আকাশমণ্ডল লুপ্ত নহয় মানে তেওঁলোকে হাৰ নাপায় আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়। তুমি মোক চিউলত লুকুৱাই থোৱা হ'লে তোমাৰ ক্ৰুদ্ধ মাৰ নোযোৱালৈকে মোক গুপুতকৈ ৰখা হ'লে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি মোক সোঁৱৰণ কৰা হ'লে কেনে ভাল আছিল। যদি কোনো মানুহ মৰে, তেনেহ'লে তেওঁ কি পুনৰাই জীৱনে? যদি জীয়ে, তেনেহ'লে মোৰ মুক্তিৰ দিন নহালৈকে মই মোৰ ক্লান্তৰ সময়খিনি বাট চাই থাকিম। তেতিয়া তুমি মাতিবা আৰু মই উত্তৰ দিম। তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ অভ্যাস কৰিবা। কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাপ কৰিছা। তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই। মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। কিন্তু পৰ্বতো পৰি যায় আৰু নাইকিয়া হয়, আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আঁতৰোৱা হয়। পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ঢল উঠি আহি পৃথিৱীৰ মাটি খহাই লৈ যায়। সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া। তুমি তেওঁ একেবাৰে মৰ্মান্তিক আঘাত কৰাত তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া। তেওঁ পুতেকবোৰ মৰ্যদাবন্ত হলেও তেওঁ সেই বিষয়ে নাজানে। আনকি সিহঁতৰ অৱস্থা হীন হলেও তেওঁ তাৰ বিষয়ে গম নাপায়। কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায় আৰু তেওঁ অন্তৰত থকা হৃদয়ে সুখ কৰে।